এই আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৰমী কাশ্যপ আৰু মোৰ সৈতে আছে জিন্তি ৰাণী ডেকা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, হাতী মানুহৰ সংঘাত দূৰ কৰিবলৈ অসমৰ নগাঁও জিলাৰ হাতীবন্ধু নামৰ সংগঠনটোৱে গ্ৰহণ কৰা পদক্ষেপক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানত ভূয়সী প্ৰশংসা। প্ৰধানমন্ত্ৰী মোদীৰ মন কী বাত অনুষ্ঠানত দেশৰ জনসাধাৰণে গণতন্ত্ৰত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় ভোটদাতা দিৱস আৰু নিৰ্বাচন আয়োগৰ ভূমিকাত আলোকপাত। কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে অসমবাসীক জি পি সিঙৰ ধন্যবাদ জ্ঞাপন। আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ৰাজ্যত চলি থকা ৰেড হোল মাইনিং বন্ধ কৰিবলৈ অসম আৰক্ষীৰ তৎপৰতা। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন কী বাত অনুষ্ঠানত হাতী মানুহৰ সংঘাত দূৰ কৰিবলৈ অসমৰ নগাঁও জিলাৰ হাতীবন্ধু নামৰ সংগঠনটোৱে গ্ৰহণ কৰা পদক্ষেপক ভূয়সী প্ৰশংসা কৰে। অনুষ্ঠানত মানুহ আৰু বন্যপ্ৰাণীৰ সহাৱস্থানৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যই আমাৰ চৌপাশৰ জন্তু আৰু চৰাইৰ সৈতে মৰম আৰু সহনশীলতাৰে বসবাস কৰিবলৈ শিকাইছে। তেওঁ হাতী আৰু মানুহৰ সংঘাতৰ কথা উল্লেখ কৰি সংগঠনটোৱে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সন্দৰ্ভত অৱগত কৰে। গাঁওবাসীয়ে 800 বিঘা অনুৰ্বৰ ভূমিত নেপিয়াৰ ঘাঁহ খেতি কৰি হাতীক খাদ্যৰ যোগান ধৰি আহিছে, যাৰ ফলত বৃহত্তৰ অঞ্চলটোৰ কৃষিপথাৰত হাতীৰ উপদ্ৰৱ তুলনামূলকভাৱে হ্ৰাস পাইছে। ইয়াৰ লগতে হাতী মানুহৰ সংঘাতো কিছু পৰিমাণে নিৰ্মূল কৰাত সহায়ক হৈছে। উল্লেখযোগ্য যে গুৱাহাটীৰ প্ৰদীপ ভূঞা, বিনোদ দুলুবৰা আৰু মেঘনা ময়ূৰ হাজৰিকা নামৰ কেইগৰাকীমান প্ৰকৃতিপ্ৰেমীয়ে হাতীবন্ধুৰ হৈ এই পদক্ষেপ গ্ৰহণ কৰিছিল। হাতী মানুহৰ সংঘাতক লৈ কৃপাল কলিতাৰ দ্বাৰা পৰিচালিত হাতীবন্ধু শীৰ্ষক তথ্যচিত্ৰখনেও বহুল সমাদৰ লাভ কৰিছে। মন কী বাতত প্ৰধানমন্ত্ৰীয়ে হাতীবন্ধুৰ এই প্ৰচেষ্টাৰ কথা উল্লেখ কৰাৰ পাছত বিনোদ দুলুবৰাই প্ৰধানমন্ত্ৰীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
আচলতে আজি আনন্দৰ বিষয়, মই বিশেষকে আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়া দেৱে মন কী বাতত আমি হাতী বন্ধুৱে কৰা কৰ্মক যি স্বীকৃতি প্ৰদান কৰিলে, সঁচাকৈ আজি মোৰ ভাষা নাই। হাতীক যদি আমি এতিয়া খানাম এখন নিদো বা হাতীৰ কথা আমি নাভাবো, আৰু 60-70 বছৰৰ পাছত হয়তো আমাৰ পৰা বিদায় মাগিব। ব্ৰিটিছৰ সময়ত এতিয়া 1 লাখৰ ওপৰ হাতী আছিলে, এতিয়া 5,000 চাগে কমহে আছে। গতিকে আমি হাতী বন্ধুৱে, বিশেষকে মই প্ৰদীপ ভূঞা খুৰাৰ নামখিনিতে ল'ম, তেখেতৰ ইনিচিয়েটিভতে আমি এই কৰ্ম কৰিছিলো আৰু আজি এটা স্বীকৃতি পালো। কৃষকে যেতিয়া আঘোণৰ মাহত খেতি চপাবৰ হয়, তেতিয়া ধান পকে, তেতিয়া হাতীখিনি মতলীয়া হৈ যায় ধান, আৰু ধান খুবেই প্ৰিয়। তেতিয়া আমি গম পালো যে ৰংহাং হাতীখুলি, যিটো ৰংহাং হাতীখুলি ঢোল পাহাৰ আৰু চালনাৰ নৰ্থ দিছো, সেই তিনিটা জেগাতে গেডাৰিং হয় আৰু হাতীখুলি দি নামি আহি প্ৰায় 40,000 বিঘামানত এফেক্ট কৰে হাতীখিনিয়ে। আমি ৰাইজক গৈ পেলাই আলোচনা কৰিলো আমি ইয়াত হাতীৰ কাৰণে খেতি কৰো বুলি। যেতিয়া এবছৰ খেতি কৰিলো, যেতিয়া ধান পকিলে, তেতিয়া হাতীখিনি আহি যেতিয়া প্ৰথম খালে, আমি কৌশলগতভাৱে যেতিয়া 25টা দিন একে জেগাত ৰখাই দিলো, সমগ্ৰ ৰাইজৰ খেতি এমাহত চপাই আদায় হৈ গ'ল, ধানখিনি খুৱাইও আদায় হৈ গ'ল। তেতিয়া দেখিলো যে এটা খুব ভাল এটা ৰিজাল্ট ওলাইছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া দেৱে যে আমি এই এটা ক্ষুদ্ৰ অঞ্চলত আমি এনেকে কাম কৰি আছো, তেওঁ যে আৰু চকুৰে চাই আছে আমি কল্পনাও কৰিব পৰা নাছিলো।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাত অনুষ্ঠানত মহাকাশ খণ্ডত দেশৰ শেহতীয়া সাফল্য প্ৰশংসা কৰে। বাংগালুৰুত থকা ভাৰতীয় মহাকাশ প্ৰযুক্তি ষ্টাৰ্টআপ পিক্সেলৰ প্ৰসংগ উত্থাপন কৰি শ্ৰীমোদীয়ে দেশৰ প্ৰথমটো ব্যক্তিগত উপগ্ৰহ নক্ষত্ৰ ফ্লাইৰ সফল উৎক্ষেপণৰ কথা উল্লেখ কৰে। তেওঁ কয় যে মহাকাশ ক্ষেত্ৰত ভাৰতৰ আত্মনিৰ্ভৰতাৰ ক্ষেত্ৰত এয়া এক উল্লেখযোগ্য সোপান। এই প্ৰযুক্তিৰ গুৰুত্বৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে মহাকাশ কেন্দ্ৰ আৰু ক্ৰু মিছনলৈ যোগান প্ৰেৰণৰ বাবে এই প্ৰযুক্তিৰ প্ৰয়োজন আছে। তেওঁ কয় যে এনে সফলতা লাভ কৰা ভাৰত হৈছে পৃথিৱীৰ চতুৰ্থখন দেশ। প্ৰধানমন্ত্ৰী মোদীয়ে 75 সংখ্যক গণৰাজ্য দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ বাবা চাহেব আম্বেদকাৰ, ডঃ ৰাজেন্দ্ৰ প্ৰসাদ আৰু ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ কথা উল্লেখ কৰি কয় যে এইসকল মহান নেতাৰ উচ্চ চিন্তাধাৰাৰ পৰা দেশবাসীয়ে প্ৰেৰণা লোৱা উচিত। শ্ৰীমোদীয়ে অহা 25 জানুৱাৰীত উদযাপন কৰিবলগীয়া ৰাষ্ট্ৰীয় ভোটদাতা দিৱসৰ বিষয়টো আলোকপাত কৰে। দেশৰ জনসাধাৰণে গণতন্ত্ৰত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় ভোটদাতা দিৱস আৰু নিৰ্বাচন আয়োগৰ ভূমিকাৰ কথাও তেওঁ গুৰুত্ব সহকাৰে উল্লেখ কৰে। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভ মেলাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই মেলা হৈছে সাম্য আৰু মহামিলনৰ সন্মিলন। এই মেলাৰ মাজেৰে দেশৰ বৈচিত্ৰ্যৰ মাজত একতা উদযাপন কৰা হৈছে। কুম্ভ মেলাত বৃহৎ সংখ্যক যুৱ প্ৰজন্মৰ অংশগ্ৰহণৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে দেশৰ যুৱ প্ৰজন্মই গৌৰৱময় সভ্যতাৰ সৈতে সংযুক্ত হৈ ইয়াৰ শিপা শক্তিশালী কৰি তুলিছে। অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ নাগৰিক দীপক নাৱামৰ বিষয়েও শ্ৰীমোদীয়ে মন কী বাতত উল্লেখ কৰে। সমাজ আৰু পৰিৱেশৰ উন্নয়নৰ বাবে কাম কৰি অহা দীপক নাৱামে মানসিকভাৱে অসুস্থ শাৰীৰিক প্ৰতিবন্ধী লোক, বৃদ্ধ আৰু নিচাযুক্ত দ্ৰব্য সেৱনকাৰী লোকসকলৰ যত্ন লৈ আহিছে। প্ৰধানমন্ত্ৰী মোদীয়ে নিকোবৰৰ নাৰিকল তেলে জি আই টেগ লাভ কৰা কাৰ্যটো সন্তোষ প্ৰকাশ কৰিছে। মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মায় আজি মহান শিক্ষাবিদ, সাহিত্যিক, প্রশাসক আনন্দরাম বৰুৱাৰ মৃত্যুবার্ষিকীত শ্রদ্ধাঞ্জলি জ্ঞাপন করে। এটা বার্তাত তেওঁ কয় যে জনজাতীয় জীৱনক সমৃদ্ধ করা অসম সন্তান আনন্দরাম বৰুৱা শিক্ষা, সাহিত্য আৰু প্রশাসনের ক্ষেত্রত এক উজ্জ্বল নক্ষত্র আছিল। পণ্ডিত আনন্দরাম বৰুৱা কেবল প্রথম অসমীয়া প্রশাসনীয় বিষয়াই নহয়, বরং সংস্কৃত ভাষা আৰু সাহিত্যৰ জ্ঞানৰ বাবেও বিখ্যাত আছিল। আনন্দরাম বৰুৱাৰ মৃত্যুবার্ষিকী উপলক্ষে বিভিন্ন দল সংগঠনেও আজি তেওঁৰ প্ৰতি শ্রদ্ধাঞ্জলি জ্ঞাপন করে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে আজি জিলাখনৰ ঐতিহাসিক উৰ্পদ বিলত উপস্থিত হৈ বিজেপিৰ এখন কৰ্মী সভাত অংশগ্ৰহণ কৰাৰ লগতে বিলখন পৰিদৰ্শন কৰে। বিলখন পৰিদৰ্শন কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰৰ ফালৰ পৰাও বিলখনৰ যথেষ্ট উন্নয়ন কৰা হৈছে, যদিও ইয়াৰ অধিক উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে। বিলখনৰ কিছু অংশ বেদখলকাৰী কবলত পৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে চৰকাৰে বেদখলমুক্ত কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। আগিয়াৰ সমীপত থকা প্ৰায় 3,500 বিঘা আয়তনৰ বিলখনক অধিক আকৰ্ষণীয় কৰি তোলাৰ বাবে জিলা প্ৰশাসনে কেতবোৰ আঁচনি হাতত লৈছে। ইয়াৰে অংশ হিচাপে লোক নিৰ্মাণ বিভাগে বিলখনৰ চাৰিওফালে 18 কোটি টকা ব্যয়েৰে মথাউৰি নিৰ্মাণ কৰি খোজকঢ়া ব্যৱস্থা গ্ৰহণ কৰিছে। অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আজি ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰ দৰ্শন কৰে। বিজেপিৰ নৱনিযুক্ত সভাপতিগৰাকীয়ে সত্ৰৰ সমীপৰ নহাতীত দলীয় কৰ্মকৰ্তা আৰু ৰাইজৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানটিও শুনে। শ্ৰীশইকীয়াই ইয়াৰ পাছত পুনৰ সত্ৰত উপস্থিত হৈ কীৰ্তনঘৰৰ চৌদিশ পৰিদৰ্শন কৰে। সভাপতিগৰাকীয়ে ৰাজ্য চৰকাৰে সত্ৰ, নামঘৰ আদিকে ধৰি ধৰ্মীয় স্থানসমূহৰ উন্নয়নৰ বাবে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জিন্তিৰ পৰা।
কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান হিচাপে দায়িত্ব গ্ৰহণৰ পূৰ্বে জি পি সিঙে অসমবাসীক ধন্যবাদ জ্ঞাপন কৰে। শিৱসাগৰৰ আৰক্ষী অতিথিশালত অনুষ্ঠিত বিদায় সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীসিঙে কয় যে অসমৰ মানুহ যথেষ্ট মৰমীয়াল। অসমত কাম কৰা সুন্দৰ অভিজ্ঞতাৰে তেওঁ নতুন দায়িত্ব নিয়াৰিকৈ পালন কৰি যাব বুলি আশা প্ৰকাশ কৰে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে কেন্দ্ৰীয় চৰকাৰে জি পি সিঙক কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিছে। এই সন্দৰ্ভত আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্ৰীসিঙে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এনে গুৰুদায়িত্ব অৰ্পণ কৰাটো তেওঁৰ বাবে গৌৰৱৰ বিষয় বুলি উল্লেখ কৰে। 1991 বেটছৰ অসম মেঘালয় কেডাৰৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া শ্ৰীসিং পূৰ্বে কেন্দ্ৰীয় ডেপুটেচনত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাত আৰক্ষী মহাপৰিদৰ্শক হিচাপে নিয়োজিত হৈ আছিল। 2019 চনত তেওঁক অসমলৈ ঘূৰাই আনি আইন শৃংখলাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব দিয়া হয়। শ্ৰীসিঙক 2023 চনৰ 31 জানুৱাৰীত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে অসম আৰক্ষীয়ে ৰাজ্যত চলি থকা ৰেড হোল মাইনিং অৰ্থাৎ এন্দুৰৰ গাঁত সদৃশ কয়লা খনিৰ খনন বন্ধ কৰিবলৈ তৎপৰতা গ্ৰহণ কৰিছে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জে পি সিঙে কয় যে 7 দিনৰ ভিতৰত ৰেড হোল মাইনিং বন্ধ কৰা হ'ব। মাৰ্গেৰিটা, লিডু, লেখাপানী আদি অঞ্চলত এতিয়াও ৰেড হোল মাইনিং চলি আছে বুলি তেওঁ উল্লেখ কৰে। এই সন্দৰ্ভত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ এইদৰে কয়।
মোক এটা নিৰ্দেশ দিছিলে যে তেখেতৰ নলেজত এনেকুৱা এটা বস্তু আহিছিলে যে কিছুমান অঞ্চলত মাৰ্গেৰিটা, লিডো, লিখাপানী অঞ্চলত ৰেড হোল মাইনিং চলি আছে। সেইটো আমি যোৱাকালি আই জি আৰু এছ পিৰ লগত ভিজিট কৰিছোঁ আৰু যিখিনি ষ্টেক হোল্ডাৰ্ছ মাইনিং ডিপাৰ্টমেণ্ট, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, পুলিচ এডমিনিষ্ট্ৰেশ্যন, ফৰেষ্ট ডিপাৰ্টমেণ্ট, কোল ইণ্ডিয়া লিমিটেড, তেওঁলোকক নিৰ্দেশ দিয়া হৈছে যে 7 দিনৰ ভিতৰত যিখিনি অঞ্চলত ৰেড হোল মাইনিং চলি আছে এইটো কমপ্লিটলি বন্ধ হ'ব লাগে। যোৱাকালিৰ পৰাই কামটো ষ্টাৰ্ট কৰা হৈছে। অলৰেডি নৰ্থ ইষ্ট কোল ফিল্ডৰ লিজ এৰিয়াৰ ভিতৰত চলি থকা তেনেকুৱা দুটা মাইন আইডেণ্টিফাই কৰি যোৱাকালি বন্ধ কৰা হৈছে। ঠিক তেনেকৈ আজি মৰ্ণিং উমৰাংচুত প্ৰায় গোটেই অঞ্চলটো ছাৰ্ভে কৰা হৈছে। তাত অৱশ্যে চলি থকা মাইন পোৱা নাই, কিন্তু যিখিনি মাইন তাত এবাণ্ডেণ্ড অৱস্থাত পৰি আছে, পৰিত্যক্ত অৱস্থাত পৰি আছে, তেওঁলোকক সিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। গোটেইখিনি কাম 7 দিনৰ ভিতৰত কমপ্লিট হ'ব বুলি মই আশা কৰিছোঁ।
ৰাজ্য চৰকাৰৰ উদ্যোগত অহা 24 ফেব্ৰুৱাৰীত গুৱাহাটীত 7,500ৰো অধিক শিল্পীৰ অংশগ্ৰহণেৰে সৰ্ববৃহৎ ঝুমুৰ নৃত্য প্ৰদৰ্শনৰ আয়োজন কৰা হৈছে। মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত চাহবাগিচাসমূহৰ পৰা অংশগ্ৰহণ কৰিবলগীয়া নৃত্য শিল্পীসকলৰ ব্যৱস্থাপনা সন্দৰ্ভত কলিয়াবৰ সমজিলা প্ৰশাসন, গাঁও পঞ্চায়তসমূহৰ সচিব আৰু প্ৰশিক্ষকসকলৰ সৈতে আলোচনাত মিলিত হয়। নৃত্য প্ৰদৰ্শন অনুষ্ঠানত অংশগ্ৰহণৰ ক্ষেত্ৰত বাছনিৰ বাবে পঞ্জীয়ন, বাছনিভুক্তসকলৰ প্ৰশিক্ষণ আদি বিভিন্ন দিশ সন্দৰ্ভত তেওঁ পৰামৰ্শ আগবঢ়ায়। এডভান্টেজ আছামৰ প্ৰাক্ষণ ঝুমুৰ নৃত্য শিল্পীসকলৰ প্ৰদৰ্শনেৰে সমগ্ৰ বিশ্ব মন্ত্ৰমুগ্ধ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। বিশিষ্ট সাংবাদিক, সাহিত্যিক ৰাধিকা মোহন ভাগৱতীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি আজি গুৱাহাটী মহানগৰীৰ মাছখোৱাৰ প্ৰাগজ্যোতিষ প্ৰেক্ষাগৃহত এখন বিশেষ সভা অনুষ্ঠিত হয়। অনুষ্ঠানত গল্পকাৰ, চলচ্চিত্ৰ সমালোচক অপূৰ্ব শৰ্মাই ৰাধিকা মোহন ভাগৱতীৰ নিৰ্বাচিত সম্পাদকীয় শীৰ্ষক এখন সংকলন উন্মোচন কৰে। চিৰাং জিলাৰ ভূমিষ্ঠ পাহাৰৰ নামনিত কজিয়া নৈৰ পাৰত দুদিনীয়াকৈ আজি মাগৌ দুমাচি উৎসৱ আয়োজন কৰা হৈছে। ভূমিষ্ঠ পাহাৰ ইক' টুৰিজিম সমিতিৰ উদ্যোগত আয়োজিত চতুৰ্থ মাগৌ দুমাচি উৎসৱৰ দুৱাৰ চিদলি বিধানসভা সমষ্টিৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্মই মুকলি কৰে। দুমাচি উপলক্ষে বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক কাৰ্যক্ৰম আৰু জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ প্ৰদৰ্শন তথা বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। তামোলপুৰৰ ভূটান সীমান্তত তেল মাফিয়াৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই পেট্ৰল ভৰ্তি 5খন অবৈধ বাহন জব্দ কৰাৰ লগতে 6গৰাকী লোকক আটক কৰে। ভূটানৰ পৰা পুৱতি নিশা অবৈধভাৱে পেট্ৰল আনি থকা অৱস্থাত এই বাহনসমূহ আৰক্ষীয়ে জব্দ কৰে। উল্লেখযোগ্য যে ভূটানত 63 টকাত ক্ৰয় কৰা পেট্ৰল অবৈধভাৱে তামোলপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ বজাৰত অতিৰিক্ত দামত তেল মাফিয়াসকলে বিক্ৰী কৰি আহিছে। তেল মাফিয়াৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। বাক্সা জিলাৰ জালাহৰ তালচিকুৰ সমন্বয় ক্ষেত্ৰত যোৱা 17 জানুৱাৰীৰ পৰা 3দিনীয়াকৈ অনুষ্ঠিত অসম প্ৰাদেশিক যোগী সন্মিলনীৰ জালাহ অধিৱেশনৰ আজি সামৰণি পৰে। এই উপলক্ষে দিনৰ ভাগত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে তেওঁলোকৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰে। শিৱসাগৰ জিলাৰ খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু খনামুখ শ্ৰী শংকৰদেৱ কলাকৃষ্টি কেন্দ্ৰৰ প্ৰাংগণত প্ৰাক্তন শৰণাচাৰ্য আৰু প্ৰচাৰক প্ৰয়াত শুদ্ধ গগৈ সমন্বয় ক্ষেত্ৰত 17 জানুৱাৰীৰ পৰা 3দিনীয়াকৈ শ্ৰীমন্ত শংকৰ সংঘৰ শিৱসাগৰ জিলা শাখাৰ 72 সংখ্যক অধিৱেশন অনুষ্ঠিত হৈছে। আজি অধিৱেশনৰ অন্তিম দিনা খনামুখ খেলপথাৰৰ পৰা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।
ধেমাজি জিলাৰ চিলাপথাৰৰ চিমেণ্ট চাপৰিত আজি ধেমাজি জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ স্থায়ী প্ৰশাসনিক ভৱন মূল পথৰ লগতে পানী যোগান ব্যৱস্থা উদ্বোধন কৰা হয়। 2023 বৰ্ষত 140 বিঘা ভূমিত আৰম্ভ হোৱা ধেমাজি জিলা কৃষি বিজ্ঞান কেন্দ্ৰটো আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভুৱন পেগু, জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভি, মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ লগতে কেইবাজনো লোক উপস্থিত থাকে। মাজুলীৰ মায়ামৰা আজলি আইথানৰ বাৰ্ষিক থান সেৱা উৎসৱ ভাগি প্ৰতিবছৰে মাঘ মাহৰ প্ৰথমটো দেওবাৰে অনুষ্ঠিত কৰি অহা হৈছে। এইবেলিও থানখনলৈ কেইবা হাজাৰো দৰ্শনাৰ্থী আগমন ঘটিছে। মায়ামৰা সমাজৰ আদ্যগুৰু অনিৰুদ্ধ দেৱৰ মাতৃ তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভগ্নী এই আজলি আয়ে মানৰ আক্ৰমণৰ সময়ত মাজুলীত গোপনে বাহৰ পাতি আছিল আৰু তাত শেষ নিশ্বাস ত্যাগ কৰিছিল। আজলি আয়ে শেষ নিশ্বাস ত্যাগ কৰা দিনটোতে তেওঁ সোঁৱৰি প্ৰতিবছৰে মায়ামৰা সমাজে থানত বাৰ্ষিক নাম কীৰ্তনৰ আয়োজন কৰে। অসম আৰক্ষীৰ বিশেষ টাস্কফৰ্চে অপাৰেচন প্ৰঘাতৰ অধীনত জেহাদী কাৰ্যকলাপৰ বিৰুদ্ধে আন এক সফলতা লাভ কৰিছে। টাস্কফৰ্চে ধুবুৰী জিলাৰ খুদিগাঁৱত অভিযান চলাই জেহাদী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰে। এতিয়ালৈকে বিশেষ টাস্কফৰ্চে বাংলাদেশী নাগৰিকসহ মুঠ 12জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। এই সকলো অভিযুক্তৰ পৰা তদন্তকাৰী সংস্থাটোৱে বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ, বিস্ফোৰক আৰু আপত্তিজনক নথি পত্ৰ জব্দ কৰে। নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা দক্ষিণ হয়বৰ গাঁও নিবাসী বিশিষ্ট শিক্ষাবিদ ডঃ নগেন্দ্ৰ নাথৰ কালি বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 85 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। হাতী মানুহৰ সংঘাত দূৰ কৰিবলৈ অসমৰ নগাঁও জিলাৰ হাতীবন্ধু নামৰ সংগঠনটোৱে গ্ৰহণ কৰা পদক্ষেপক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানত ভূয়সী প্ৰশংসা। প্ৰধানমন্ত্ৰী মোদীৰ মন কী বাত অনুষ্ঠানত দেশৰ জনসাধাৰণে গণতন্ত্ৰত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় ভোটদাতা দিৱস আৰু নিৰ্বাচন আয়োগৰ ভূমিকাত আলোকপাত। কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে অসমবাসীক জি পি সিঙৰ ধন্যবাদ জ্ঞাপন আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ৰাজ্যত চলি থকা ৰেড হোল মাইনিং বন্ধ কৰিবলৈ অসম আৰক্ষীৰ তৎপৰতা। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।